قل للمؤمنين يغضوا من أبصارهم ويحفظوا فروجهم ذلك أزكى لهم إن الله خبير بما يصنعون
مؤمن সকলক কোয়া তেওঁলোকে যে নিজৰ দৃষ্টি সংযত কৰে আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে এইটোৱে হৈছে তেওঁলোকৰ বাবে অধিক পবিত্ৰ তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্মুখ অৱহিত